আদি পুস্তক তিনি অধ্যায় মানুহৰ অবাধ্যতা। ঈশ্বৰ জিহুৱাই নিৰ্মাণ কৰা সকলো বন্য প্ৰাণীৰ মাজত সৰ্প আছিল আটাইতকৈ টেঙৰ। সেই সৰ্পই এদিন নাৰীগৰাকীক ক'লে, ঈশ্বৰে কি সঁচাই তোমালোকে বাৰীত থকা কোনো গছৰ ফল নাখাবা এইবুলি তোমালোকক ক'লেনে? নাৰীয়ে সৰ্পক ক'লে, বাৰীৰ গছবোৰৰ ফল আমি খাব পাৰোঁ, কিন্তু বাৰীৰ মাজত থকা গছজোপাৰ ফলৰ বিষয়ে হ'লে আমাক ঈশ্বৰে ক'লে, তোমালোকে তাক নাখাবাও নুচুবাও, তাকে কৰিলে তোমালোকৰ মৃত্যু হ'ব। তেতিয়া সৰ্পই নাৰীক ক'লে, দৰাচলতে তোমালোকৰ মৃত্যু নহয়, কিয়নো ঈশ্বৰে জানে যে যিদিনাই তোমালোকে সেই গছৰ ফল খাবা সেইদিনাই তোমালোকৰ চকু মুকলি হ'ব, তাতে তোমালোকে ভাল বেয়া জানোতা হৈ ঈশ্বৰৰ নিচিনা হ'বা। নাৰীগৰাকীয়ে যেতিয়া বুজিলে যে সেই গছৰ ফল খাবলৈ ভাল হ'ব, ই দেখাত লোভনীয় আৰু জ্ঞান লাভ কৰা কথাও মনোমোহা, তেতিয়া নাৰীগৰাকীয়ে তাৰ পৰা কেইটামান ফল ছিঙি খালে আৰু লগত থকা তেওঁ গিৰিয়েককো দিলে, তাতে তেওঁও খালে। তেতিয়া তেওঁলোক দুয়োজনৰ চকু মুকলি হ'ল, তেওঁলোক যে বিবস্ত অৱস্থাত আছে এই বিষয়ে বুজি পালে। সেয়ে তেওঁলোকে ডিমৰু গছৰ পাতবোৰ একেলগে জোৰা লগাই নিজৰ কাৰণে কপিং চিলাই ল'লে। পাছত যেতিয়া সন্ধ্যা বেলা শীতল বতাহ ববলৈ ধৰিলে, তেতিয়া সেই মানুহ আৰু তেওঁ স্ত্ৰীয়ে বাৰীৰ মাজত ঈশ্বৰ জিহুৱাৰ খোজৰ শব্দ শুনিবলৈ পালে আৰু তেওঁৰ সৈতে সাক্ষাৎ নহ'বলৈ গছবোৰৰ মাজত লুকালেগৈ। ঈশ্বৰ জিহুৱাই মানুহক মাতি সুধিলে, তুমি ক'ত আছা? মানুহে ক'লে, মই বাৰীত আপোনাৰ শব্দ শুনি মোৰ বিবস্ততাৰ কাৰণে ভয় কৰি লুকাই আছো। ঈশ্বৰে ক'লে, তুমি যে বিবস্ত তাক তোমাক কোনে ক'লে? যি গছৰ ফল নাখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ তাক তুমি খালা নেকি? তেতিয়া মানুহে ক'লে, যি স্ত্ৰীগৰাকীক আপুনি মোৰ সংগিনী কৰি দিলে তেওঁই মোক সেই গছৰ ফল দিলে আৰু সেই ফল মই খালোঁ। তেতিয়া ঈশ্বৰ জিহুৱাই সেই নাৰীক ক'লে, তুমি এইটো কি কৰিলা? নাৰীয়ে ক'লে, সৰ্পই মোক চলনা কৰি ভুলালে আৰু সেয়ে মই তাক খালোঁ। অবাধ্যতাৰ শাস্তি। ঈশ্বৰ জিহুৱাই সৰ্পক ক'লে, তোৰ এই কাৰ্যৰ কাৰণে ভূমিৰ সকলো ঘৰচীয়া আৰু বনৰীয়া প্ৰাণীবোৰৰ মাজত কেৱল তোকে অভিশপ্ত কৰা হ'ল। তই পেটেৰে গতি কৰিবি আৰু তোৰ জীৱনৰ গোটেই কালত ধূলি খাবি। মই তোৰ আৰু নাৰীৰ মাজত, তোৰ বংশ আৰু নাৰী বংশৰে মাজত শত্ৰুতা সৃষ্টি কৰিম। তেওঁ তোৰ মূৰ গুৰি কৰিব আৰু তই তেওঁ ভৰিৰ গুৰুহা গুৰি কৰিবি। তাৰ পাছত ঈশ্বৰে নাৰীক ক'লে, মই তোৰ গৰ্ভবেদনা অতিশয়ৰূপে বৃদ্ধি কৰিম। তুমি কষ্টৰে সন্তান প্ৰসৱ কৰিবা, স্বামীৰ কাৰণে তোমাৰ কামনা হ'ব, কিন্তু তেওঁ তোমাৰ ওপৰত অধিকাৰ চলাব। তেওঁ আদমক ক'লে, যি গছৰ ফল খাবলৈ মই তোমাক নিষেধ কৰিছিলোঁ তুমি তোমাৰ স্ত্ৰীৰ কথা শুনি তাক খালা, সেয়ে তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে। তুমি গোটেই জীৱনকালত কষ্টৰে পৰিশ্ৰম কৰি তাৰ পৰা খাবলৈ পাবা। ভূমিয়ে তোমালৈ কাঁইট আৰু কাঁইটীয়া বন উৎপন্ন কৰিব আৰু তুমি পথাৰৰ শস্য ভোজন কৰিবা। মাটিলৈ উলটি নোযোৱাৰ পৰ্যন্ত মূৰৰ ঘাম পেলাই তুমি আহাৰ কৰিব লাগিব, কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল। তুমি ধূলি মাথোন আৰু পুনৰাই ধূলিলৈকে উলটি যাবা। পাছত মানুহে নিজৰ ভাৰ্যাৰ নাম হাৱা ৰাখিলে, কিয়নো তেওঁ সকলো জীৱিত লোকৰ মাতৃ। ঈশ্বৰ জিহুৱাই আদম আৰু তেওঁ ভাৰ্যাৰ কাৰণে ছালৰ বস্ত্ৰ তৈয়াৰ কৰি তেওঁলোকক পিন্ধাই দিলে। তাৰ পাছত ঈশ্বৰ জিহুৱাই ক'লে, চোৱা, ভাল বেয়া জ্ঞান পাই মানুহ আমাৰ এজনৰ নিচিনা হৈ গৈছে, সেয়েহে এতিয়া আমি মানুহক এই অনুমতি দিব নালাগে যেন তেওঁ হাত আগবঢ়াই জীৱন বৃক্ষৰ ফল পাৰি খাই সদাকাললৈকে জীৱিত হৈ থাকে। এইবুলি কৈ ঈশ্বৰ জিহুৱাই মাটিৰ পৰা নিৰ্মাণ কৰা মানুহক মাটিত খেতি কৰিবৰ বাবে এডন বাৰীৰ পৰা বাহিৰ কৰি দিলে। এইদৰে ঈশ্বৰে মানুহক এডন বাৰীৰ পৰা খেদাই দিলে, তাৰ পাছত জীৱন বৃক্ষৰ ওচৰলৈ যোৱাৰ পথ ৰাখিবলৈ এডন বাৰী পূবফালে কৰূপসকলক ৰাখিলে আৰু চাৰিওফালে ঘূৰি থকা এখন জ্বলন্তময় তৰোৱালকো তাত থলে।